বনি গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ আৰু সুৰক্ষা বাহিনীৰ গতিবিধি সম্পৰ্কীয় বাতৰি সম্প্ৰচাৰ নকৰিবলৈ সকলো মিডিয়া চেনেললৈ নিৰ্দেশনা দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱনিযুক্ত 51,000 প্ৰাৰ্থীক নিযুক্তি মেলাৰ জৰিয়তে নিযুক্তি পত্ৰ প্ৰদান ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত বৰাকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্যাপক প্ৰচাৰ বিশ্বৰ ৰোমান কেথলিক চাৰ্চৰ মুৰববী পোপ ফ্ৰান্সিছৰ শেষকৃত্য ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেচিলিকাত সম্পন্ন ভাৰত চৰকাৰৰ হৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ পঞ্জাৱ কিংছৰ মুখামুখি নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী এতিয়া শুনক বিতং বাতৰি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ আৰু সুৰক্ষা বাহিনীৰ গতিবিধি সম্পৰ্কীয় বাতৰি সম্প্ৰচাৰ কৰাৰ পৰা বিৰত থাকিবলৈ সকলো মিডিয়া চেনেললৈ নিৰ্দেশনা জাৰি কৰিছে ৰাষ্ট্ৰীয় নিৰাপত্তা সুৰক্ষিত ৰখাৰ ক্ষেত্ৰত বিভিন্ন গণমাধ্যম ডিজিটেল মঞ্চ আৰু জনসাধাৰণৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্ত্ৰালয়ে এই নিৰ্দেশনা জাৰি কৰিছে নিৰ্দেশনাত প্ৰতিৰক্ষা অভিযান নাইবা প্ৰতিৰক্ষা বাহিনীৰ গতিবিধি সন্দৰ্ভত তথ্য নিৰ্ভৰ বাতৰিৰ প্ৰতিবেদন আকাৰে প্ৰস্তুত কৰাত বাধা আৰোপ কৰা হৈছে স্পৰ্শকাতৰ তথ্যৰ আগতীয়া প্ৰকাশৰ ফলত সুৰক্ষা বাহিনীৰ কাৰ্যকলাপ প্ৰভাৱান্বিত হোৱাৰ লগতে তেওঁলোকৰ সুৰক্ষাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হ'ব পাৰে বুলিও নিৰ্দেশনাত উল্লেখ কৰা হৈছে ইয়াৰ বিপৰীতে দায়িত্বশীল বাতৰি সম্প্ৰচাৰৰ ওপৰত মন্ত্ৰালয়ে গুৰুত্ব আৰোপ কৰে কাৰ্গিল যুদ্ধ মুম্বাই আক্ৰমণ আৰু কান্দাহাৰত বিমান অপহৰণৰ দৰে ঘটনাৰ সময়ত বাতৰিৰ জৰিয়তে অনিয়ন্ত্ৰিত সম্প্ৰচাৰে ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত নেতিবাচক প্ৰভাৱ পেলাইছিল বুলিও মন্ত্ৰালয়ে উল্লেখ কৰে কেবল টেলিভিছন নেটৱৰ্ক সংশোধনী নীতি অনুসৰিও সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ পোনপটীয়া সম্প্ৰচাৰৰ কোনো কাৰ্যসূচী টেলিভিছনযোগে সম্প্ৰচাৰ কৰিব পৰা নাযায় মন্ত্ৰালয়ে লগতে সকলো টিভি চেনেলকে কেবল টিভি নেটৱৰ্ক আইন 2021 মানি চলাৰ পৰামৰ্শ দিছে কাশ্মীৰৰ পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক সমৰ্থন কৰা লোকৰ বিৰুদ্ধে অসম আৰক্ষীয়ে বিভিন্ন স্থানত অভিযান অব্যাহত ৰাখিছে পেহেলগামৰ নৃশংস ঘটনাৰ সন্দৰ্ভত সামাজিক মাধ্যমত দেশ বিৰোধী মন্তব্য কৰাৰ অভিযোগত আজি গুৱাহাটীৰ পৰা ডিম্পল বৰা ওৰফে দধিচি ডিম্পলক গোলাঘাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে একেদৰে শ্ৰীভূমি জিলাৰ কালিগঞ্জৰ পৰা মুস্তাক আহমেদ ওৰফে ছাহিল হক নামৰ যুৱক এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কামৰূপ জিলাৰ হাজোৰ পৰা আন এজন লোকক অনুৰূপ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দেশ বিৰোধী মন্তব্য কৰা লোকক গ্ৰেপ্তাৰ কৰা হ'ব সামাজিক মাধ্যমত আপত্তিজনক পোষ্ট পৰীক্ষা কৰি থকা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে
ভাৰত আৰু পাকিস্তানৰ কোনো কথাত মিল নাই আমি শত্ৰু ৰাষ্ট্ৰ আৰু আমি শত্ৰুৰ দৰে থাকিব লাগিব যোনে ভাৰত বিৰোধী মন্তব্য দিব তেওঁকে আমি গ্ৰেপ্তাৰ কৰিম আৰু দৰকাৰ হলে নেশ্যনেল ছিকিউৰিটিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনো আমি তেওঁলোকৰ ওপৰত জাপিম
দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱনিযুক্ত 51,000 প্ৰাৰ্থীক নিযুক্তি মেলাৰ জৰিয়তে আজি আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদানৰ শুভাৰম্ভ কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে এই অনুষ্ঠানৰ অংশ হিচাপে গুৱাহাটীৰ কৰভৱনত আয়োজিত নিযুক্তি মেলাৰ কাৰ্যসূচীত কেন্দ্ৰীয় বন্দৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি কমেও 200 প্ৰাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰে তেওঁ সকলো নৱনিযুক্ত প্ৰাৰ্থীক দেশৰ সেৱাত দায়বদ্ধ হৈ সমৃদ্ধিশালী ৰাষ্ট্ৰ নিৰ্মাণ ক্ষেত্ৰত শক্তিশালী ভূমিকা পালন কৰিবলৈ আহ্বান জনায়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যুৱকসকলক চৰকাৰী কাৰ্যালয় সংস্থাপিত কৰিবৰ বাবে 10,00,000 নিযুক্তি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল ইতিমধ্যে এই প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰাৰ পাছত 9,00,000 অতিক্ৰম কৰিলে আজি তাৰিখত এটা দৃষ্টান্তমূলক উদাহৰণ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দাঙি ধৰিলে আৰু এই নিযুক্তিৰ যোগেদি উঠি অহা যুৱক যুৱতীসকলে নিজক গঢ়ি তোলাৰ উপৰিও ৰাষ্ট্ৰসেৱাৰ মনোভাৱেৰে দেশবাসীক নিষ্ঠাৰে সেৱা কৰিব পাৰিব গতিকে সেইকাৰণে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি তেখেতৰ বক্তব্যত কৈছে যে সততা আৰু নিষ্ঠাৰে কাম কৰিব লাগিব আৰু প্ৰতিগৰাকী নিযুক্তি পোৱা যুৱক যুৱতীৰ ব্যক্তিত্বত বহু প্ৰতিভা আছে গুণ আছে এই গুণবিলাক জনসাধাৰণৰ স্বাৰ্থত সমৰ্পিত ভাৱনাৰে কাম কৰিব লাগিব সেইবাবে ৰাইজৰ প্ৰতি শ্ৰদ্ধাশীল হৈ শ্ৰদ্ধা আৰু নিষ্ঠাৰে আগন্তুক দিনত প্ৰতিগৰাকী আমাৰ চৰকাৰী কৰ্মচাৰীয়ে কাম কৰিলে নিজৰ প্ৰগতিৰ লগতে ৰাষ্ট্ৰৰ প্ৰগতিৰ ক্ষেত্ৰত ই এটা উল্লেখযোগ্য অৰিহণা আগবঢ়াব পাৰিব
উত্তৰ পূব সীমান্ত ৰেলৱে যাত্ৰী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী ৰেল ষ্টেচনত কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI চালিত CC কেমেৰা সংস্থাপন কৰিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা অনুসৰি গুৱাহাটী ৰেল ষ্টেচনত 134 AI চালিত কেমেৰা প্ৰতিটো প্লেটফৰ্ম জিৰণি কক্ষৰ লগতে ষ্টেচনটোৰ গুৰুত্বপূৰ্ণ স্থানত সংস্থাপন কৰা হৈছে একেদৰে গুৱাহাটী ৰেল ষ্টেচনটোৰ 20 স্থানত পেনিক বুটাম লগোৱা হৈছে 1,30,00,000 টকা ব্যয় সাপেক্ষে এই ব্যৱস্থা কৰা হৈছে বুলি জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে তেওঁ লগতে কয় যে হয়বৰগাঁও ষ্টেচনতো যাত্ৰী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি AI চালিত কেমেৰা সংস্থাপনৰ কাম কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া খন্তেক বাণিজ্যিক বিৰতি।
আকৌ ঢেৰেকনি মাৰিছে, বৰ্ডো চিলা আহিব যেন পাওঁ, মোৰ ভয় লাগিছে।
আইটো, এই বহাগ মাহততো বৰ্ডো চিলা মাকৰ ঘৰলৈ আহিবই।
ভয় কৰিবলগীয়া একো নাই, আমি কেৱল কেইটামান কথা মানি চলিলেই হ'ল।
এই বজ্ৰপাত তথা ধুমুহাৰ সময়ত আমি পৰাপক্ষত ঘৰৰ ভিতৰতেই থাকিব লাগে আৰু বাহিৰত থকা অৱস্থাত নিৰাপদ ঠাইত আশ্ৰয় ল'ব লাগে। টিভি, কম্পিউটাৰ, ফ্ৰিজ বা যিকোনো ধৰণৰ বৈদ্যুতিক সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে। চালি ঘৰ বা অকলশৰীয়া গছ আদিৰ তলত কেতিয়াও থাকিব নালাগে। আকৌ চলন্ত গাড়ীত থাকিলে এই বৈদ্যুতিক তাঁৰ গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ী ৰখাই আশ্ৰয় ল'ব লাগে আৰু এই সময়ত মাছ মাৰিবলৈ তথা নাও ফেৰীত উঠিবলৈও যাব নালাগে।
বুজিছো ককা, সাৱধান হৈ থাকিলে সুৰক্ষিত হৈ থাকিব পাৰিম।
জৰুৰীকালীন সহায়ৰ বাবে ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1070 1079 আৰু 112 নম্বৰত তথা জিলা নিয়ন্ত্ৰণ কক্ষৰ সৈতে 1077 নম্বৰত যোগাযোগ কৰক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
পৰৱৰ্তী বাতৰি শুনক গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীসকলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বৰাকৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰীভূমি জিলাৰ নীলাম বজাৰত আয়োজিত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি সমৰ্থিত প্ৰাৰ্থীসকলক ভোট দিবলৈ আহান জনায়। শ্ৰীভূমিত আয়োজিত সংকল্প সভাখনত মন্ত্ৰী কৃষ্ণেন্দু পাল, মন্ত্ৰী কৌশিক ৰায়, বিধায়ক বিজয় মালেকাৰ, কমলাক্ষ দে পুৰকাশ্যসহ জিলা বিজেপিৰ শীৰ্ষ নেতা উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে শিলচৰ আৰু হাইলাকান্দিতো দলীয় প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ কচুমাৰীত দলীয় প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক দলীয় সমৰ্থকসকলে বিহু নাচেৰে আদৰণি জনোৱা হয়। শিক্ষামন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ডাঃ ৰণোজ পেগুৱে ধেমাজি জিলাত মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈ নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। মন্ত্ৰীগৰাকীয়ে আজি ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত 4টাকৈ পঞ্চায়তত আয়োজিত কেইবাখনো প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। মন্ত্ৰীগৰাকীয়ে সমষ্টিটোৰ জীয়াঢল, হাতীগড়, বাটঘৰীয়া আৰু লক্ষীপথৰ গাঁও পঞ্চায়তত দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলায়। মানকচৰত অহা 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে হাতশিঙিমাৰী জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে হাতশিঙিমাৰীত আয়োজিত প্ৰিজাইডিং আৰু পলিং বিষয়া দুদিনীয়া প্ৰশিক্ষণৰ আজি সামৰণি পৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীত 1851গৰাকী প্ৰিজাইডিং আৰু পলিং বিষয়াই অংশগ্ৰহণ কৰে। সম্পূৰ্ণ মহিলাৰ দ্বাৰা পৰিচালিত হ'বলগীয়া 25টা ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত শতাধিক মহিলা প্ৰিজাইডিং আৰু পলিং বিষয়াকো প্ৰশিক্ষণ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ মানকাছৰ বিধানসভা সমষ্টিৰ অধীনত 35খন গাঁও পঞ্চায়তত 406টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ'ব। বাংলাদেশ সীমান্তৱৰ্তী জিলাখনৰ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। কামৰূপ জিলাৰ আমিনগাঁৱত থকা সংহত জিলা কাৰ্যালয়ৰ সভাকক্ষত পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা সভা অনুষ্ঠিত হয়। জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ সহযোগিতাত অনুষ্ঠিত সভাখনত বেলট পেপাৰ, ডাটা মেনেজমেণ্ট, প্ৰশিক্ষণ, পৰিবহণ, নিৰ্বাচনী সামগ্ৰী, ষ্ট্ৰং ৰুম সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰা হয়। গোলাঘাট জিলা প্ৰশাসনৰ উদ্যোগত আজি নিৰ্বাচনী পৰ্যবেক্ষক মধুসূদন দাসৰ উপস্থিতিত প্ৰিজাইডিং আৰু পলিং বিষয়াৰ বিশেষ প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই প্ৰশিক্ষণ কাৰ্যসূচীত মহিলা প্ৰিজাইডিং আৰু পলিং বিষয়া উপস্থিত থাকে। বিশ্ব ৰোমান কেথলিক চাৰ্চৰ মুৰববী পোপ ফ্ৰান্সিছৰ শেষকৃত্য আজি ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেচিলিকাত সম্পন্ন হয়। ভেটিকান চিটিৰ ছেইণ্ট পিটাৰ স্কুৱেৰৰ পৰা ভাৰতীয় সময় অনুসৰি আজি দিনৰ 1:30 বজাত আৰম্ভ হোৱা শোভাযাত্ৰাত 1.5 লাখৰো অধিক লোকে অংশগ্ৰহণ কৰে। এই শেষকৃত্য কাৰ্যসূচীত বিশ্বৰ ভালেকেইগৰাকী ৰাষ্ট্ৰপ্ৰধান আৰু প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ভাৰত চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ হৈ তেওঁৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। শেষকৃত্য কাৰ্যসূচীত আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা দা চিলভা, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কি আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলে উপস্থিত থাকে। উল্লেখযোগ্য যে যোৱা 21 এপ্ৰিলত মৃত্যু হোৱা পোপ ফ্ৰান্সিছৰ শেষকৃত্য কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু দুদিনীয়া ভ্ৰমণসূচীৰে কালি ভেটিকান চিটিত উপস্থিত হয়। শ্ৰীমতী মুৰ্মুৰ সৈতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু, সংখ্যালঘু পৰিক্ৰমা ৰাজ্যমন্ত্ৰী জৰ্জ কুৰিয়ান আৰু গোৱা বিধানসভাৰ উপাধ্যক্ষ জোচুদা ডি চুজাও ভেটিকান চিটিলৈ গৈছে। পোপ ফ্ৰান্সিছৰ প্ৰতি সন্মান জনাই ভাৰতে 22 এপ্ৰিলৰ পৰা আজিলৈকে 3 দিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰে। ধুবুৰীৰ পাঁচমহলীয়া জিলা ন্যায়িক আদালত ভৱন আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই ন্যায়িক আদালত ভৱন উদ্বোধন কৰে। উদ্বোধনী কাৰ্যসূচী সংগতি ৰাখি আয়োজিত অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়া উপস্থিত থাকে। অনুষ্ঠানত জিলা ন্যায়পালিকা আৰু ধুবুৰী উকিল সন্থাৰ তৰফৰ পৰা কেইবাজনকো সম্বৰ্ধনা জনোৱা হয়। আজিৰ অনুষ্ঠানত জিলা ন্যায়পালিকাৰ অন্যান্য ন্যায়াধীশ, কৰ্মচাৰী, জিলাখনৰ আৰক্ষী অধীক্ষক, জিলা প্ৰশাসনৰ শীৰ্ষ আমোলা বিষয়াকে ধৰি ধুবুৰী উকিল সন্থাৰ বিষয়াবিষয়সকল উপস্থিত থাকে। বাতৰি পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি পুৱতি নিশা অহা ধুমুহা বৰষুণৰ ফলত ব্যাপক ক্ষতি হয়। ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তত বৰষুণৰ ফলত ঠায়ে ঠায়ে কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ বাবে জনজীৱন ব্যাহত হয়। ধুমুহাৰ ফলত কালি ডিব্ৰুগড় অভিমুখী বিবেক এক্সপ্ৰেছ ৰেলগাড়ীখনৰ সন্মুখত এজোপা প্ৰকাণ্ড গছ বাগৰি পৰে যদিও সম্ভাৱ্য বিপদৰ পৰা ৰেলযাত্ৰীসকল ৰক্ষা পৰে। ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত ধুমুহাৰ ফলত বিস্তৰ ক্ষতি হৈছে। জিলাখনৰ ৰৌতাৰ, আমিনপাৰা, সিধাখোৱাকে ধৰি কেইবাটাও স্থানত ধুমুহাই বাসগৃহ, ব্যৱসায়িক প্ৰতিষ্ঠান আদিৰ ক্ষতি কৰে। তদুপৰি ধুমুহাত ঘৰ ভাগি পৰাৰ ফলত কেইবাজনো লোক আহত হয়। ধাৰাষাৰ বৰষুণ আৰু ধুমুহাৰ ফলত অঞ্চলটোৰ কৃষকসকলৰ খেতি বাতিও নষ্ট হৈছে। ইপিনে বিদ্যুতৰ তাঁৰ ছিগি যোৱাৰ ফলত বিভিন্ন অঞ্চলত বিদ্যুৎ সংযোগ ব্যাহত হৈ আছে। বৰপেটা চহৰত আজি পুৱতি নিশা অহা ধুমুহাজাকৰ ফলত পথৰ দাঁতিৰ গছ উভালি পৰি কেইবাটাও পথেৰে যাতায়াত ব্যাহত হয়। তদুপৰি বিদ্যুৎ পৰিবাহী খুঁটা উভালি পৰাৰ ফলত কেইবাটাও অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হৈছে। কাহিলিপাৰাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে নিৰ্দেশনাযোগে ৰাজ্যৰ 92খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে। কামৰূপ জিলাৰ সৰ্বাধিক 16খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে। বঙাইগাঁও অসামৰিক চিকিৎসালয়ত আজি ভাৰতীয় শল্য চিকিৎসক সন্থাৰ অসম শাখাৰ সামাজিক সেৱা কাৰ্যসূচীৰ অধীনত বিনামূলীয়া চিকিৎসা শিবিৰ অনুষ্ঠিত হয়। লেপাৰস্কোপিক আৰু সাধাৰণ শল্য চিকিৎসা শিবিৰত কেইবাগৰাকীও বিশেষজ্ঞ চিকিৎসকে চিকিৎসা আগবঢ়ায়। জিলাখনৰ আয়ুক্ত নৱদীপ পাঠক আৰু জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ বলেন নারায়ণ ডেকাই শিবিরটি মুক্তি করে। শিলচৰৰ ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান NIT আজি ঐক্যতান 2025 শীৰ্ষক এটা বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানৰ জৰিয়তে ভাৰতৰ বৈচিত্ৰময় সংস্কৃতি আৰু ঐতিহ্যক তুলি ধৰাৰ প্ৰয়াস কৰা হয়। পুৱাৰ ভাগত সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয়। IPL T20 ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছে পঞ্জাব কিংছৰ বিৰুদ্ধে খেলিব। খেলখন কলকাতাৰ ইডেন গাৰ্ডেনছত সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। পঞ্জাব কিংছ নিজৰ 8খন খেলৰ 5খনত জয়লাভ কৰি বৰ্তমান পইণ্ট তালিকাৰ পঞ্চম স্থানত আছে। কলকাতা নাইট ৰাইডাৰ্ছ 8খন খেলৰ 3খনত জয়লাভ কৰি সপ্তম স্থানত আছে। গুৱাহাটী চিটি ফুটবল ক্লাবে গুৱাহাটীত এটা উন্নতমানৰ আৱাসিক ফুটবল একাডেমি আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। মহানগৰীৰ গড়চুকত থকা কাজিৰঙা ইংলিছ একাডেমীৰ চৌহদত এই ফুটবল একাডেমিটো গঠন কৰা হ'ব বুলি ক্লাব কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। বজালী জিলাৰ পাটাচাৰকুচিৰ বেজকুচিৰ সমাজ হিতৈষী ব্যক্তি শ্ৰীপদ চৌধুৰীৰ শেষকৃত্য আজি অগণন গুণমুগ্ধৰ উপস্থিতিত মুক্তিধাম শ্মশানত সম্পন্ন হয়। শেষকৃত্য অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অংশগ্ৰহণ কৰে। কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হোৱা শ্ৰীপদ চৌধুৰীৰ মৃতদেহ মাজনিশা স্বগৃহলৈ নিয়াৰ পাছত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। আজি পুৱা বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাস, জিলা উন্নয়ন আয়ুক্ত আশ্ৰাফুল আমিন, অসম সৌৰভ বঁটাপ্ৰাপক কৃষ্ণ ৰয়কে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বজালী জিলা ক্ৰীড়া সন্থা আৰু পাটাচাৰকুচি শাখা সাহিত্য সভাৰ তৰফৰ পৰাও চৌধুৰীলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। অঞ্চলটোৰ আন অনুষ্ঠান প্ৰতিষ্ঠানেও চৌধুৰীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। উল্লেখযোগ্য যে গ্ৰন্থ প্ৰকাশনৰ লগত জড়িত শ্ৰীপদ চৌধুৰী বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল। তেওঁৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও গভীৰ শোক প্ৰকাশ কৰিছে। তিনিচুকীয়া জিলাৰ কাকপথাৰৰ চেলেংগুৰি গাঁও নিবাসী কিশোৰ চেতিয়াৰ আজি মৃত্যু হয়। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত চেতিয়াৰ মৃত্যুত বৃহত্তৰ কাকপথাৰ অঞ্চলৰ বিভিন্ন দল, সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তিবিশেষে গভীৰ শোক প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ পোনপটীয়া সম্প্ৰচাৰ আৰু সুৰক্ষা বাহিনীৰ গতিবিধি সম্পৰ্কীয় বাতৰি সম্প্ৰচাৰ নকৰিবলৈ সকলো মিডিয়া চেনেললৈ নিৰ্দেশনা। দেশৰ বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাত নৱনিযুক্ত 51,000 প্ৰাৰ্থীক নিযুক্তি মেলাৰ জৰিয়তে নিযুক্তি পত্ৰ প্ৰদান। ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত, বৰাকত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্যাপক প্ৰচাৰ। বিশ্বৰ ৰোমান কেথলিক চাৰ্চৰ মুৰববী পোপ ফ্ৰান্সিছৰ শেষকৃত্য ৰোমৰ ছেইণ্ট মেৰী মেজৰ বেচিলিকাত সম্পন্ন। ভাৰত চৰকাৰৰ হৈ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ শ্ৰদ্ধাঞ্জলি। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতা নাইট ৰাইডাৰ্ছ পঞ্জাব কিংছৰ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।